এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱনিযুক্ত 700গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ, ৰাজ্যত নতুনকৈ 8খন সমজিলাৰ আজি আনুষ্ঠানিক শুভাৰম্ভ, অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক সদনত শাৰীৰিকভাৱে বাধা দিয়া ঘটনা সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বিধায়ক নুৰুল হুদাৰ ভাষ্য গ্ৰহণ, বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতৰ হত্যাৰ গোচৰত 5জনক যাৱজ্জীৱন কাৰাদণ্ড, আৰু হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱস পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱনিযুক্ত 700গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ সাৱন্ত মুখ্য অতিথি হিচাপে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলে পাছিং আউট পেৰেডত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লাচিত বৰফুকন পুলিচ একাডেমীত গোৱাৰ কনিষ্টবলসকলক প্ৰশিক্ষণ প্ৰদান কৰাটো অসমৰ বাবে আনন্দৰ কথা বুলি মন্তব্য কৰে। তেওঁ কয় যে গোৱা আৰু অসমৰ মাজৰ দূৰত্ব অধিক হোৱা সত্বেও এই জোৱানসকলক অসমত প্ৰশিক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক সমন্বয়ৰ উপৰি অসম আৰক্ষীৰ শৃংখলাবদ্ধ আৰু দক্ষ প্ৰশিক্ষণ ক্ষমতা প্ৰতিফলিত হৈছে।
আজি আমাৰ বাবে এটা গৌৰৱৰ দিন। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীৰ সময়ত আমি লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ পুলিচ একাডেমীলৈ ৰূপান্তৰ কৰাৰ কল্পনা ৰাইজৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে ইমান দিন আমি আন প্ৰদেশৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ, আজি আমি নিজে আন প্ৰদেশৰ কেডেটছকো প্ৰশিক্ষণ দিব পৰাৰ অৰ্হতা অৰ্জন কৰিছোঁ। মই অসম পুলিচ আৰু অসমৰ জনসাধাৰণক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা 15 মাৰ্চত লাচিত বৰফুকন পুলিচ একাডেমীখন উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই একাডেমীত ধাৰাবাহিকভাৱে অসম আৰক্ষীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। চলিত বছৰত মণিপুৰ আৰক্ষীৰ নিযুক্ত কনিষ্টবলকো এই একাডেমীত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলি তেওঁ কয়। উল্লেখযোগ্য যে গোৱা আৰক্ষীত নিযুক্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ 700গৰাকী কনিষ্টবলৰ 569গৰাকী পুৰুষ আৰু 131গৰাকী মহিলা। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ সাৱন্তে নিজৰ ভাষণত গোৱা আৰক্ষীৰ কনিষ্টবলসকলে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰৰ নামেৰে নামকৰণ কৰা একাডেমীত প্ৰশিক্ষণ লাভৰ সুযোগ পোৱা কথাটো আনন্দৰ কথা বুলি উল্লেখ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ জোৱানসকলে মটৰ চাইকেল চলোৱাৰ দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে। এই দীক্ষান্ত সমাৰোহত কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, গোৱা আৰক্ষীৰ সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গোলাঘাট জিলা ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে দেৰগাঁৱৰ অসম আৰক্ষী সন্মিলন কেন্দ্ৰত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে অহা 8 ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰৰ জৈৱ শোধনাগাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে এখন জনসভাত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশৰ বিষয়ে পৰ্যালোচনা কৰি সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বৈঠকত সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যত 8খন নতুন সমজিলা সংযোজনৰ আজি আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। কামৰূপ, গোৱালপাৰা, কাছাৰ, শোণিতপুৰ, যোৰহাট আৰু তিনিচুকীয়াত সমজিলা সংযোজন কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলাত আজি 2খন সমজিলা গঠন কৰা হয়। বকোৰ ডাকুৱাপাৰাত আয়োজিত বকো ছয়গাঁও সমজিলা কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লয়। সমজিলাসমূহত মহকুমাৰ তুলনাত অধিক কাম কাজ কৰিব পৰা হ'ব বুলি তেওঁ নিজৰ ভাষণত প্ৰকাশ কৰে। পলাশবাৰী সমজিলা গঠন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোৱালপাৰা জিলাৰ দুধনৈ সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰে। এই সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰে 20 কোটি টকা ধাৰ্য কৰিছে। মন্ত্ৰী শ্ৰীদাসে এই সন্দৰ্ভত সাংবাদিকৰ আগত এনেদৰে কয়।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, তেখেতে ইতিমধ্যে এই সমজিলা স্থাপন কৰি ৰাইজ আৰু প্ৰশাসনক একত্ৰিতভাৱে কাম কৰাৰ সুযোগ দিয়াৰ উপৰিও ৰাইজে যাতে কম খৰচত বা কম সময়ত যাতে অধিক যাতে সেৱা পাব পাৰে তাৰ যি ব্যৱস্থা কৰিলে, সেই ব্যৱস্থা নিশ্চিত ওপৰত আমাৰ এই গোৱালপাৰা জিলাৰ যি দুধনৈ সমষ্টিবাসী ৰাইজক আগন্তুক দিনত নিশ্চিত ওপৰত সকাহ দিব।
মন্ত্রী কৃষ্ণেন্দু পালে কাছাৰ জিলাৰ ঢলাই সমজিলা কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমজিলা কাৰ্যালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি তেওঁ ঢলাইবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰে। স্বাস্থ্যমন্ত্রী অশোক সিংহালে শোণিতপুৰ জিলাৰ ঠেলামৰাত আজি সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। কৃষিমন্ত্রী অতুল বৰাই যোৰহাট জিলাৰ টিয়ক সমজিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কাইলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। তিনিচুকীয়াৰ মাকুমত হ'বলগীয়া মাকুম সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা 49লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত 39খন সমজিলা সংযোজন কৰা হৈছিল। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ, প্ৰশাসনিক দক্ষতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিতকৰণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক বিধানসভাৰ অধিৱেশনৰ সময়ত শাৰীৰিকভাৱে বাধা দিয়া ঘটনা সন্দৰ্ভত আজি বিধানসভাৰ বিশেষ অধিকাৰ সমিতিয়ে বিধায়ক নুৰুল হুদাৰ ভাষ্যক গ্ৰহণ কৰে। সমিতিখনৰ সন্মুখত বিধায়ক হুদাই উপাধ্যক্ষগৰাকীক শাৰীৰিকভাৱে বাধা দিয়াটো স্বীকাৰ কৰে। বিশেষ অধিকাৰ সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। বিধায়ক চেয়াৰমেন আলীয়েও অসম বিধানসভাৰ অধিৱেশনৰ সময়ত কেতবোৰ অসংসদীয় মন্তব্য কৰিছিল। বিধায়ক আলীয়েও সমিতিখনৰ আগত এই মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰে। দুয়োগৰাকী বিধায়কৰ মতামত গ্ৰহণৰ পাছত সমিতিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ভট্টাচাৰ্যই প্ৰকাশ কৰে।
আপোনালোকে জানে অসম বিধানসভাত যোৱা অধিৱেশনৰ সময়ত দুটা অনাকাংক্ষিত ঘটনা ঘটিছিল। এটা আছিলে আমাৰ উপাধ্যক্ষ শাৰীৰিকভাৱে তেখেতক বাধা দিয়া হৈছিলে আৰু সেই শাৰীৰিক বাধা দিয়া বুলি তেখেতে পাঁচজনৰ নাম দিছিলে। তাৰ ভিতৰত নুৰুল হুদাৰ যিটো ভিডিঅ' স্পষ্টভাৱে ওলাইছে, আমি আজি নুৰুল হুদা ডাঙৰীয়াক মাতি আনিলোঁ। আনি পেলাই তেখেতৰ এই সম্পৰ্কে কি ক'বলগীয়া বা তেখেতৰ কি ভূমিকা, তেখেতে কৈছে হয় সেইটো কৰিছিলোঁ আমি, সেইটো কৈছে, গতিকে আমি ৰিপৰ্টখন এনেকেই দিম। আৰু চেয়াৰমেন আলী ডাঙৰীয়াৰ ক্ষেত্ৰতো আছিলে, তেখেতে কিছু আনপাৰ্লিয়ামেণ্টাৰী শব্দ ব্যৱহাৰ কৰা, আহিয়ে কিন্তু তেখেতে কৈছে যে মই সেইখিনি পাৱাৰ অফ দ্য মোমেণ্টত কোৱা বুলি তেখেতেও স্বীকাৰ কৰিছে।
বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি পাঁচজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে। বিশেষ ন্যায়াধীশ মৌচুমী দেৰ আদালতে 2012 চনত 3জন লোকক আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জড়িত এই 5জন অভিযুক্তক 15,000 টকাকৈ জৰিমনা বিহাৰ লগতে আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। উল্লেখযোগ্য যে 2012 চনৰ 22 জুলাইত চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাছৰাওবাৰীত 3জন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এই লোককেইজনে গুৰুতৰভাৱে আহত কৰিছিল। ইয়াৰে এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। ঘটনাৰ সন্দৰ্ভত 7জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি 5জনক কৰায়ত্ত কৰা হৈছিল। অভিযুক্তকেইজনৰ এজন পলাতক অৱস্থাত থকাৰ লগতে আনজনৰ মৃত্যু হৈছিল। আজি আদালতে এই 5জন অভিযুক্তক শাস্তিৰ ৰায় প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই নগাঁও জিলাৰ ঢাকাইপট্টি নামৰ অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চক নামেৰে নামকৰণ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি সংবাদমেলযোগে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। শেহতীয়াকৈ ঢাকাইপট্টিত সংঘটিত হোৱা এটা অনাকাংক্ষিত ঘটনাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অঞ্চলটোৰ নাম সলনি কৰাৰ নিৰ্দেশ দিছিল। বিধায়ক ৰূপক শৰ্মাৰ পৰিকল্পনাত অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চক নামেৰে নামকৰণ কৰা হৈছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ সংশ্লিষ্ট অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক এমাহৰ ভিতৰত নাম ফলকত থকা ঢাকাইপট্টিৰ পৰিৱৰ্তে ৰূপকোঁৱৰ চক লিখিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত এইদৰে কয়।
আজিৰ এই দিনটোত নগাঁও জিলা প্ৰশাসন আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ দ্বাৰা যি আদেশ দিয়া হৈছিলে আৰু আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনা তথা চিন্তাৰ জৰিয়তে এই সিদ্ধান্তত উপনীত হৈছোঁ যে এতিয়াৰ পৰা নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোনটুকুৰা জাগা আছিল, সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে, সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে সেই জেগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব।
স্বাধীনতা দিবসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতে স্বাধীনতা দিৱস উদযাপনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনেও প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী বাহিনীকে ধৰি স্কাউট গাইডৰ দলে প্ৰতিদিনে বৰগুৰিৰ IIT খেলপথাৰত পেৰেডৰ অনুশীলন চলাই আছে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি 15 আগষ্টত জিলা প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। স্বাধীনতা দিৱস উদযাপনৰ বাবে বজালী জিলা প্ৰশাসনেও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে। আনহাতে যোৱা 2 আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ঘৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন জিলাৰ প্ৰশাসনে সমদল আদিৰ আয়োজন কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ সমিতিৰ নৱগ্ৰহ মণ্ডলৰ উদ্যোগত উজান বজাৰৰ তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও দলীয় কৰ্মীয়ে এই যাত্ৰাত অংশ লয়। শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ 3টা মণ্ডল সমিতিৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত আয়োজিত তিৰংগা যাত্ৰাত বিধায়ক গণেশ কুমাৰ লিম্বুৱে অংশগ্ৰহণ কৰে। দেশৰ সুৰক্ষাৰ বাবে সৈনিকসকলৰ ত্যাগ আৰু বলিদানক সন্মান জনাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডল সমিতিৰ উদ্যোগতো আজি তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক চক্ৰধৰ গগৈৰ লগতে স্থানীয় লোকে দেশপ্ৰেমমূলক শ্লোগান দি এই সমদলত অংশ লয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে চাইকেল সমদল উলিয়ায়। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত CRPFৰ নেতৃত্বত কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আজি এটা সমদল উলিয়ায়। হোজাই জিলাৰ লামডিঙত BJP মণ্ডলৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক শিৱ মিশ্ৰৰ লগতে BJP কৰ্মী আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই সমদলত অংশ লয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱস পালন কৰা হয়। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰক আজি হাতীক খাদ্য খোৱাৰ লগতে মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হস্তি সন্দৰ্ভত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে প্ৰকাশ কৰা মতে উদ্যানখনত কমেও 1700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তি দিৱস পালন কৰা হয়। দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত জিলাখনৰ বীৰজৰা হাইস্কুল খেলপথাৰত বন বিভাগ আৰু মেঘালয় বন বিভাগৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। খেলত ৰাজ্যৰ বন বিভাগে মেঘালয় বন বিভাগক 3-0 ব্যৱধানত পৰাস্ত কৰে। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ আজি 4টা শাখাৰে একক প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হয়। 14 বছৰ অনূৰ্ধ শাখাত অসমৰ 6গৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 16 বছৰ অনূৰ্ধ একক শাখাত অসমৰ পাৰ্থিৱ কলিতা আৰু নমন বৰাই বিজয়ী হোৱাৰ লগতে ছোৱালী শাখাত অসমৰ আয়ুষ শ্ৰীনাথে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম টেনিছ সন্থাৰ সম্পাদকে প্ৰকাশ কৰা অনুসৰি আজি আবেলিৰ পৰা ল'ৰা ছোৱালী উভয়ৰে ডাবলছৰ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আৰম্ভ হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ 78 বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা 16 আগষ্ট শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আজি গোৱা আৰক্ষীৰ নৱনিযুক্ত 700গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ। ৰাজ্যত নতুনকৈ 8খন সমজিলাৰ আজি আনুষ্ঠানিক শুভাৰম্ভ। অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক সদনত শাৰীৰিকভাৱে বাধা দিয়া ঘটনা সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বিধায়ক নুৰুল হুদাৰ ভাষ্য গ্ৰহণ। বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতৰ হত্যাৰ গোচৰত 5জনক যাৱজ্জীৱন কাৰাদণ্ড। আৰু হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱস পালন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।